আকাশবাণী গুৱাহাটী পুৱাৰ উজনি অসমৰ বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। অসম বিধানসভাৰ বাজেট অধিৱেশন আজি আৰম্ভ হ'ব। ৰাজ্যপালৰ ভাষণেৰে আৰম্ভ হ'বলগীয়া বাজেট অধিৱেশন 19 ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ'ব। কাইলৈ বিধানসভাত 2026-27 বৰ্ষৰ অন্তৱৰ্তী লেখানুদান উত্থাপন কৰা হ'ব। সমাগত বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত পূৰ্ণাংগ বাজেটৰ সলনি বিত্তমন্ত্ৰী অজন্তা দেউগে লেখানুদান দাখিল কৰিব। বাজেট অধিৱেশনত পৰৱৰ্তী 3 বা 6 মাহ ৰাজ্যখন চলিবৰ বাবে প্ৰয়োজনীয় পুঁজিত মঞ্জুৰি দিয়া হ'ব। মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ নেতৃত্বত নিৰ্বাচন আয়োগৰ পূৰ্ণাংগ দল সমাগত বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ বুজ লোৱাৰ উদ্দেশ্যে আজি অসমলৈ আহিব। 3-দিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিবলগীয়া দলটোৱে আজি ৰাজ্যখনৰ মুখ্য নিৰ্বাচন বিষয়া অনুৰাগ গোৱেলৰ সৈতে আলোচনাত মিলিত হ'ব আৰু বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ বুজ ল'ব। দলটোৱে কাইলৈ বিভিন্ন ৰাজনৈতিক দলৰ সৈতে নিৰ্বাচনৰ বিষয়সমূহলৈ আলোচনা কৰিব। দলটোৱে 18 ফেব্ৰুৱাৰীত ৰাজ্যৰ 100 গৰাকী বুথ পৰ্যায়ৰ বিষয়াৰ সৈতেও মত বিনিময় কৰিব। তদুপৰি ৰাজ্যৰ মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানৰ সৈতেও নিৰ্বাচন আয়োগৰ দলটো আলোচনাত মিলিত হ'ব। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ দ্বিতীয় পৰ্যায়ৰ অধীনত কাইলৈ ডিফুত, কাৰ্বি আংলং, ডিমা হাছাও আৰু পশ্চিম কাৰ্বি আংলঙৰ মুঠ 1,944 গৰাকী উদ্যোগীৰ মাজত প্ৰথম কিস্তিৰ ধনৰাশি বিতৰণ কৰা হ'ব। এই উপলক্ষে কাইলৈ ডিফুৰ কে এ এছ এ ক্ৰিকেট ষ্টেডিয়ামত আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। অনুষ্ঠানত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডঃ তুলিৰাম ৰংহাং আৰু মন্ত্ৰী নন্দিতা গাৰ্লুচাই অংশ ল'ব। আঁচনিখনৰ দ্বিতীয় পৰ্যায়ত কাৰ্বি আংলং জিলাৰ 1,002 গৰাকী, ডিমা হাছাওৰ 487 গৰাকী আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ 457 গৰাকী উদ্যোগীৰ মাজত আৰ্থিক সাহায্য বিতৰণ কৰা হ'ব। মুখ্যমন্ত্ৰীয়ে কালি মৰিগাঁও, নগাঁও আৰু হোজাই জিলাৰ মুঠ 7,964 গৰাকী উদ্যোগীৰ মাজত আত্মনিৰ্ভৰ অসম অভিযানৰ দ্বিতীয় পৰ্যায়ৰ অধীনত প্ৰথম কিস্তিৰ ধনৰাশি বিতৰণ কৰে। এই অনুষ্ঠানৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মুখ্যমন্ত্ৰীয়ে কয় যে এই ধনৰাশিয়ে ব্যক্তিগতভাৱে সকলোকে উপকৃত কৰাৰ লগতে ৰাজ্যৰ উদ্যমিতা খণ্ডকো যথেষ্ট সমৃদ্ধ কৰিব। তেওঁ লগতে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ প্ৰথম পৰ্যায়ৰ অধীনত পুঁজি লাভ কৰা যোগ্য লোকসকলক অতি শীঘ্ৰে দ্বিতীয় কিস্তিৰ ধন প্ৰদান কৰা হ'ব বুলি জানিবলৈ দিয়ে।
নগাঁও, মৰিগাঁও আৰু হোজাই জিলাৰ মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ হিতাধিকাৰীসকলক আমি চেক বিতৰণ কৰিম। এই আঁচনিৰ অধীনত ৰাজ্যত 72,000 যুৱক যুৱতী উপকৃত হ'ব। আজিৰ অনুষ্ঠানকে লৈ আমি প্ৰায় 37,000 হিতাধিকাৰীৰ মাজত পুঁজি বিতৰণ কৰিম। অহা 6-7 দিনৰ ভিতৰত আমি এই আঁচনিৰ সম্পূৰ্ণ ধন বিতৰণ কৰিবলৈ সক্ষম হ'ম।
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি দিছপুৰৰ লোকসেৱা ভৱনত কাৰ্বি নাগৰিক সমাজৰ প্ৰতিনিধি আৰু কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ সৈতে এখন ত্ৰিপাক্ষিক বৈঠকত মিলিত হয়। বৈঠকত চৰকাৰী ভূমি আৰু পি জি আৰ ভূমিৰ পৰা অবৈধ দখলকাৰীক উচ্ছেদ কৰা, চৰকাৰী কাৰ্যালয়সমূহ স্থানান্তৰ কৰা, পৰিষদৰ দ্বাৰা গৃহীত মূল বিধেয়ক নিষ্পত্তি আদিকে ধৰি পূৰ্বৰ অধিৱেশনত গ্ৰহণ কৰা সিদ্ধান্তসমূহৰ পৰ্যালোচনা কৰা হয়। ডঃ শৰ্মাই সংশ্লিষ্ট বিভাগ তথা বিষয়াসকলক এই সিদ্ধান্তসমূহৰ শীঘ্ৰে কাৰ্যকৰীকৰণ নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে। ডঃ শৰ্মাই কালি আন এখন বৈঠকত কাৰ্বি চুক্তি স্বাক্ষৰকাৰী সংগঠনসমূহৰ প্ৰতিনিধিসকলৰ সৈতে মিলিত হয়। বৈঠকত কাৰ্বি আংলঙৰ বাবে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে ঘোষণা কৰা 1,000 কোটি টকাৰ বিশেষ উন্নয়ন পেকেজৰ ৰূপায়ণ সন্দৰ্ভত আলোচনা কৰা হয়। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে অসম আৰক্ষীৰ বিশেষ শাখাক কাৰ্বি সংগঠনসমূহৰ প্ৰাক্তন কেডাৰসকলৰ বাবে বিস্তৃত আত্মনিয়োগ আঁচনি প্ৰস্তুত কৰাৰ লগতে 6টা কাৰ্বি সংগঠনৰ প্ৰাক্তন কেডাৰ তথা শ্বহীদসকলক নিকটাত্মক সাহায্য আগবঢ়োৱাৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়ে। মহাশিৱৰাত্ৰি উপলক্ষে কালিৰে পৰা ৰাজ্যৰ প্ৰান্তে প্ৰান্তে দেৱাদিদেৱ মহাদেৱৰ আৰাধনা কৰা হৈছে। ৰাজ্যৰ বিভিন্ন স্থানৰ শিৱ মন্দিৰসমূহত আজি পুৱাও ভক্তৰ দীঘলীয়া শাৰী দেখা গৈছে। শিৱসাগৰৰ ঐতিহাসিক শিৱদৌল, তেজপুৰ মহাভৈৰৱ মন্দিৰ, গুৱাহাটীৰ শুক্ৰেশ্বৰ মন্দিৰ, পামহিৰ ভীমাশংকৰ মন্দিৰ, সোমনাথ মন্দিৰ, নগাঁৱৰ মৃত্যুঞ্জয় মন্দিৰ, নেঘেৰী টিঙকে ধৰি বিভিন্ন স্থানত কালিৰে পৰা যথাৰীতি নীতিৰে আশুতোষৰ আৰাধনা কৰা হৈছে। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 9 বজাত শুনিবলৈ পাব।